Juhon Pass. উপরত লিখা আছে এজন রোগীক বিশ্রামবারে সুস্থ করা। সো পড়ার আগতে আসলতে এই অধ্যায় অল্প দীঘল, গোটেই অধ্যায়খন আমি নপঢ়ু, এক পদৰ পৰা ত্রিশ লৈ পঢ়ু। কিন্তু পড়ার আগতে মই অলপ বুঝাই দিও যে দুটা অংশ আছে। প্রথমে একটা বিশেষ কাহিনী আমি পড়ু, যেতিয়া এজন রোগী মানুহ বেমারী মানুহ সুস্থ হৈ গল যীশুখ্রিস্টৰ শক্তিৰ বাবে, আৰু তাৰ পিছত এই মানুহজনক সুস্থ কৰাৰ পিছত এটা মানে তর্কতর্কি কাজিয়া সৃষ্টি করা হল যিহুদিয়া মানুহৰ লগত যীশুখ্রিস্ট মানে তর্ক কৰিছিলে। সিহঁতৰ সন্দেহ আছিল যীশুখ্রিস্ট কোন আৰু কেনেকৈ এই আচৰিত কৰ্ম কৰিব বিশ্রাম বাৰত। সো বুঝিব লাগিব বিশ্রামবার মানে কি যিহুদিয়া আর যিহুদিয়া মানুষের কারণে, আর পুরনি নিয়মত শনিবার সিহতর বিশ্রামবার আসিল, সেইদিন একো কাম নহব, সব কাম বন্ধ, এটি ঈশ্বরের পুরনো একটা আইন আসিল। সেইদিন যীশুখ্রিস্ট এই আচরিত কর্ম করব। তারপর বিশেষকে যীশুখ্রিস্টর শিক্ষা তেও কোন হয় আর কি অধিকার আছে এই কামটা করবলে আমি চাও। মূল আজি রাতে আমার মূল বিষয় অল্প পিছত দেখা যাব, মূল বিষয় হল বিচার দিন, আর যে যীশুয়ে সব মানুষ বিচার করব এই অধ্যায়ত এটি প্রকাশ করা হয়। সো আমি পড়ু এক পদের পড়া লিখা আছে, তার পাছত যিহুদীবিলাকৰ পর্ব উপস্থিত হলত যীশু জেরুসালেমলৈ আহিল। জেরুসালেমত মেৰচাগ দুৱাৰৰ ওচৰত পাঁচটা চালি ঘৰ থকা ইব্ৰী ভাষাত বেথেজদা বেথেজদা বুলি এটা পুখুৰী আছে। সেইবোৰত কন্যা খুৰা নিচলা আদি কৰি অনেক ৰোগীয়া মানুহ পৰি থাকে। তাতে একুড়ি উত্তর বছরের পড়া রোগে ধরা এজন মানুষ আছিল, যীশুয়ে তেওক পড়ি থাকা দেখি আর বহুদিনের রোগী হেন জানি তেওক কলে, তুমি সুস্থ হবলৈ ইচ্ছা করা নে? রোগীজনে তেওক উত্তর দিলে, হে মহাশয়, যেতিয়া পানির কলক লাগে তেতিয়া মোক পুখুরীত নমা দিবলৈ মোর কোনো মানুহ নাই, তাতে মই যাওঁতে যাওঁতে মোতকৈ আগে আন নামে গৈ। যীশুৱে তেওঁ ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা। তেতিয়া সেই মানুহজনে সুস্থ হৈ নিজৰ শয্যা তুলি লৈ গ'ল। কিন্তু সেইদিনা বিশ্রামবাৰ, জিরণি বার, এতেকে যিহুদীবিলাকে সুস্থ হওয়া জনক কলে, আজি বিশ্রাম বার, শৈর্য তুলি নিব নাপায়। কিন্তু তেওবিলাকক উত্তর দিলে, যিজনে মোক সুস্থ করিলে সেইজনে মোক কলে বোলে তোমার শৈর্য তুলি লৈ যোৱা। তেওবিলাকে তেওক সুধিলে, তুমি লৈ যোৱা বুলি তোমাক কোৱা মানুহজন কোন? কিন্তু তেওঁ কোন তাক সুস্থ হোৱা জনে নাজানিলে, কিয়নো লোকসমূহ সেই তাই থকাত যীশু আঁতৰি গৈছিল। তাৰ পাছত যীশুৱে ধৰ্মদামত তেওঁক দেখি ক'লে, চোৱা, তুমি সুস্থ হ'লা, অধিক দুৰ্গতি যেন নহয় এই নিমিত্তে আৰু পাপ নকৰিবা। তাতে সেই মানুহে গৈ যিহুদীবিলাকক ক'লে, যিজনে মোক সুস্থ করিলে তেও যীশু, তেও যে বিশ্রামবারে এইবোৰ কর্ম করিলে তার কারণে যিহুদীবিলাকে যীশুক তাড়ন করিলে। কিন্তু যীশুয়ে তেওবিলাকক এই উত্তর দিলে, মোর পিতৃয়ে এতিয়ালৈকে কর্ম করে আছে, ময়ো করে আছো। তাতে যীশুৱে বিশ্ৰামবাৰক অমান্য কৰিলে। অকল এনে নহয়, তাতকৈও ঈশ্বৰক তেওঁৰ নিজৰ পিতৃ বুলি নিজকে ঈশ্বৰৰ সমান কৰিলে। সেই নিমিত্তে জিহুদীবিলাকে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে। আমেন। অলপ পিছত 19 পদৰ পৰা আমি পঢ়োঁ 30লৈ, কিন্তু মই অলপ মানে মোৰ নিজৰ ভাষাৰে বুজাই দিওঁ এই কাহিনী মানে কি। চ' আকৌ আমি মানে ধৰোঁ, যীশুৱে পৰ্বৰ সময়ত যেতিয়া বহুত মানুহে গোট খাব জেৰুচালেমত, তেওঁ গ'ল। এইটো সিহঁতৰ নিয়ম, এইটো সিহঁতৰ ৰীতি আছিল যে মানে বছৰৰ ভিতৰত কেতিয়াবাৰ জেৰুচালেমলৈ চব মানুহে যাব লাগিব, পুৰুষ মানুহে যাব লাগিব, কাৰণ এইটো সিহঁতৰ ৰাজকেন্দ্ৰ। তাতে গৈ এটা গেটৰ ওচৰত, এটা ডাঙৰ দুৱাৰৰ ওচৰত বিশেষ এটা পুখুৰী আছিল। পুখুৰীৰ চাৰিওফালে পাঁচটা মানে লিকাছে চালি ঘৰ আছিল, পাঁচটা অস্থায়ী মানে ঘৰ আছিল য'ত মানে চাল থাকে, মানুহে ছায়াত বহিব পাৰে। আৰু কি দেখা গৈছে, সেই কালত বেছিভাগ মানুহে যি তাতে বহিছিলে, তাতে গ'লে মানে জিৰণি ল'বলৈ পুখুৰীৰ ওচৰত থাকিবলৈ, বেমাৰী মানুহ আছিল, ৰোগ পোৱা মানুহ। সিহঁতে খুব মানে কষ্ট পাইছে, বেলেগ বেলেগ প্ৰব্লেম, বেলেগ বেলেগ সমস্যা চলি আছে সিহঁতৰ মানে শৰীৰত। কিন্তু এজন মানুহ বহুত বছৰলৈ একো সহায় পোৱা নাই, তেওঁৰ শৰীৰ ঠিক হোৱা নাই, ভাল হোৱা নাই, ডক্টৰৰ চিকিৎসা নহ'ল, একো মানে হেৰি শাৰীৰিক আশীৰ্বাদ পোৱা নাই। যীশু গম পালে, আৰু হয়তো এই চব মানে বহি থকা মানুহৰ ভিতৰত সেইজন আটাইতকৈ দুখীয়া, সেইজন আটাইতকৈ মানে বেয়া অৱস্থাত। যীশুৱে গম পালে এই মানুহজন যীশুখ্ৰীষ্টক চিনি পোৱা নাই, যীশুক মানে মাতা নাই, যীশুখ্ৰীষ্টৰ সহায় পাবলৈ অনুৰোধ কৰা নাই, কিন্তু যীশু নিজেই গ'ল আৰু এই মানুহজনৰ লগত খুব মানে ভাল ব্যৱহাৰ কৰিছে। কৈছে, সুধিলে যে তুমি সুস্থ হ'বলৈ ইচ্ছা কৰেনে? এই মানুহজন কৈছে যে নাই, মানে মই ইচ্ছা কৰোঁ কিন্তু উপায় নাই। এই পুখুৰীত যেতিয়া পানী অলপ মানে অস্থিৰ হৈ যায়, যেতিয়া পানী মানে ওপৰত উঠে, মোৰ উপায় নাই মানে ভিতৰত যাবলৈ। কাৰণ সিহঁতৰ এটা আশা আছিল, যদি সঁচানে নাই মই নাজানো, কিন্তু সিহঁতে বিশ্বাস কৰিছিলে যে মাজে মাজে স্বৰ্গৰ পৰা এটা মানে স্বৰ্গদূত আহিব, স্বৰ্গদূত পুখুৰীৰ ভিতৰত মানে পানী হেৰি কৰিব, এইটো অলপ মানে অলপ দেও হ'ব, অলপ হেৰি অস্থিৰ হৈ যাব, আৰু যিজনে প্ৰথমে হ'ব সুস্থ হৈ যাব। যাদুৰ নিচিনা, যাদুৰ নিচিনা পানী যদি মানুহে সোমায়, প্ৰথমজন যেতিয়া সোমায় ঠিক হৈ যাব। কিন্তু মানুহজনৰ বন্ধু নাছিল, মানুহজন যীশুখ্ৰীষ্টক জনাইছে যে মই কেনেকৈ যাম, মই সুস্থ মানে হ'বলৈ ইচ্ছা কৰোঁ কিন্তু মোৰ উপায় নাই। সদায় যেতিয়া হয়, যেতিয়া পানী মানে লৰচৰ কৰি আছে, বেলেগ এজন মানুহ প্ৰথমে আহে আৰু এই আশীৰ্বাদ পায়, মই আজিলৈকে পোৱা নাই। মানে কি, এই মানুহে আচলতে যীশুখ্ৰীষ্টৰ পৰিচয় বুজি পোৱা নাই। তেওঁৰ লগত যি মানুহে মানে কথা কৈ আছে, এই মানুহজন গম পোৱা নাই এইটো তেওঁৰ প্ৰভু হয়, আমাৰ উদ্ধাৰকৰ্তা হয়, সৰ্বশক্তিমানৰ ঈশ্বৰৰ পুত্ৰ হয়। সি ভাবিছে তাৰ বিশ্বাস পানীৰ ওপৰত। যীশু ক'লে কি, যীশু আনকি মানে বিশ্বাস নাথাকোঁতে যীশুখ্ৰীষ্ট ক'লে যে উঠা, উঠা, সুস্থ হোৱা, তোমাৰ শয্যা, তোমাৰ বিছনা লৈ যোৱা, ঘৰত যোৱা। আৰু সেই মানুহজন হঠাৎ উঠিছে, শক্তি পাইছে গাঁতত তেওঁৰ গাত আৰু গুচি গ'ল। যদি অকল এই লিখা আছে, আমাৰ কাহিনী শেষ, আৰু আমি গম পাম যে যীশুৰ মানে বহুত শক্তি আছে। কিন্তু আচলতে আজি ৰাতি 20 দিনলৈ আমি গৈ আছোঁ, আৰু বোধ হয় যীশুৰ নিজৰ পৰিচয় লয় আৰু 20 দিনলৈ যেন তেওঁ শিক্ষা দিব যীশুৱে এই আচৰিত চিন দেখুৱালে, এই আচৰিত মানে শক্তি দিছে সেই মানুহজনক। কাৰণ সেইবাৰ কি বাৰ আছিল? শুনিবাৰ, বিশ্ৰামবাৰ। বিশ্ৰামবাৰ চব যিহুদীবিলাকৰ মনত, সিহঁতৰ জাতিৰ মনত এইটো ডাঙৰ দিন, পবিত্ৰ দিন, সেইদিনত যদি মানুহে কাম কৰা পাপ হ'ব। কিন্তু আচলতে যিহুদীবিলাকে মানে সিহঁতৰ নিজৰ নিয়ম ৰীতি স্থাপন কৰিছিলে বহুত আগতে, বাইবলৰ পৰা অহা নাই। পুৰণি নিয়মত এটা আইন আছিল যে বিশ্ৰাম দিনত মানে কাম বন্ধ, আমি জিৰণি লওঁ, ঈশ্বৰৰ মানে বাক্যৰ ওপৰত, ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আমি চিন্তা কৰোঁ, ধন্যবাদ দিওঁ, কিন্তু কাম নাই, জিৰণি। যাতে জিৰণি লৈ আমি ভাবোঁ আৰু শিক্ষা পাওঁ, যাতে আমাৰ মানে মনত থাকে ঈশ্বৰৰ জিৰণি মানে ঈশ্বৰৰ দয়া, বুজাইছে দয়া। কিন্তু সিহঁতৰ নিজৰ ৰীতি নিয়ম স্থাপন কৰিছিলে, আনকি সৰু এটা কাম কৰিবলৈ নিষেধ হৈ গ'ল, মানে খুব টান। আনকি তেওঁৰ নিজৰ বিছনা তুলি লৈ যাবলৈ মানুহে নাপায়। চ' মানে ঘৰলৈ যাওঁতে যাওঁতে বিছনা তেওঁৰ হাতত আছিল, কিছুমান ডাঙৰ মানুহ দেখিছে, এ এইটো কিবাৰ তুমি জানা, বিশ্ৰামবাৰ নাপায়, বেয়া পাপী কাম। যীশু জানে, যীশু খুব মানে বুদ্ধিমান, যীশুখ্ৰীষ্ট গম পালে যে এইটো ঘটিব নিশ্চয়। আৰু তাৰপিছত কি হ'ল, মানুহে সেই বুঢ়া মানুহজনক সুধিছিলে যে কিয় কৰি আছা, আৰু সি ক'লে যে যিজনে মোক সুস্থ কৰিছিলে এই আদেশ দিলে তেওঁনো কোন মই নাজানো। তাৰপিছত অলপ সময়ৰ পিছত যীশুখ্ৰীষ্টৰ লগত আকৌ লগ পায় ধৰ্মধামত। সিহঁতৰ সৰু আলোচনা আছিলে, কিন্তু তেওঁ যীশুখ্ৰীষ্টৰ নাম পায়। মোৰ মনত যেতিয়া এই কাহিনী মই পঢ়োঁ, এইটো খুব মানে অদ্ভুত, অলপ বেলেগ ধৰণৰ, যে সেই মানুহে আচলতে যীশুৰ ওপৰত বিশ্বাস কৰা নাই, পানীৰ ওপৰত, আৰু তাৰপিছত যীশুখ্ৰীষ্টৰ নাম সোধা নাই। আচৰিত কাম হ'ল, কিন্তু তেওঁলোকো মই নাজানো, মই জাষ্ট এনে গুচি গ'ল। যেতিয়া লগ পায় তেওঁৰ নাম সোধে, আপোনাৰ নাম কি? যীশু। আৰু তাৰপিছত সব মানুহজনক জনাই দিয়ে, যীশুৱে মোক ক'লে তোমাৰ শৌৰ্য তুলি লৈ যোৱা। এতিয়া সব মানুহে গম পাইছে এইটো যীশুখ্ৰীষ্টৰ কাম। আকৌ যীশুখ্ৰীষ্ট বিশ্ৰামবাৰ অসন্মান কৰিছিলে, সিহঁতে খুব মানে বেয়া পালে, যীশুখ্ৰীষ্টক খুব মানে হিংসা কৰিছিলে। কাৰণ যীশুৰ মনত, আচলতে যীশুৰ মন পবিত্ৰ আছিল, তেওঁৰ অন্তৰত প্ৰেম, বহুত প্ৰেম আছিল। সি বাকী মানুহজনে আচলতে মানে বাস্তৱিক ভক্তি নাছিলে, ধৰ্ম কৰ্ম কৰিছিলে, কিন্তু সিহঁতৰ ভিতৰত প্ৰেম নাই। যদি মানুহ সুস্থ হৈ গ'ল, সিহঁতে একো গুৰুত্ব নিদিয়ে, অকল বিশ্ৰামবাৰ মানিব লাগিব, আমাৰ নিয়ম পালন কৰিব লাগিব। যীশুখ্ৰীষ্ট এই মানুহজনৰ মানে বহুত বেয়া অৱস্থা দেখি তেওঁৰ মৰম আছিল, তেওঁৰ মায়া আছিল, যে আজি মই তোমাক সহায় কৰোঁ, তুমি সুস্থ হৈ গ'ল। সেইকাৰণে যীশুৰ লগত কাজিয়া কৰিছিলে, যীশুখ্ৰীষ্টক বেয়া পালে। আৰু যীশুখ্ৰীষ্টৰ উত্তৰ সিহঁতৰ প্ৰশ্নৰ কাৰণে একেবাৰে আচৰিত, ভাল কথা কৈছে। আকৌ চাওঁ 17 পদত, কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে, কাৰণ সিহঁতে মানে বেয়া পাইছে, কিয় কৈছে যে বিশ্ৰামবাৰত এই মানুহজন বিছনা লৈ যাব, কিয় কৈছে। তেওঁ এই উত্তৰ দিলে, মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰি আছো। খুব মানে চিধা চিধি কয়, খুব সাহসেৰে সিহঁতক কৈছে যে মোৰ পিতৃ কাম কৰি আছে, মোৰ দেউতা স্বৰ্গত কাম কৰি আছে, মই কাম কৰোঁ। খুব মানে সাহস। বেলেগ সময়তে যেতিয়া বিশ্ৰামবাৰৰ বিষয় আহে, যীশুৱে খুব মানে নম্ৰভাৱে খুব ভালকৈ বুজাই দিয়ে যে এইটো পাপ কাম নহয়, বাইবলত কেতিয়া লিখা নাই যে এজন অসুস্থ মানুহ, এজন বেমাৰী মানুহ ভাল হ'বলৈ নাপায়। এইবাৰত লিখা নাই, ঈশ্বৰে আদেশ দিয়া নাই। এইটো প্ৰেমৰ কাম, এইটো মৰমৰ কাম, কিয় বেয়া হ'ব? কোনো আচল কাৰণ নাই। কিন্তু এইবাৰ সিহঁতক বুজাই দিয়া নাই, খুব হাঁহেৰে ক'লে, মানে ঠিক এটা উত্তৰ যে যীশুৱে গম পালে সিহঁতে বেয়া পাব, সিহঁতে আৰু মানে খং কৰিব, হে কি কৈছে, পিতৃ কাম কৰি আছে বিশ্ৰামবাৰত। আৰু এইটো সঁচা, ঈশ্বৰ প্ৰতিদিন শনিবাৰ হওক, দেওবাৰ হওক, সোমবাৰ মংগলবাৰ হওক, বৰষুণ বৰষায়, সূৰ্য দিয়ে, শক্তি দিয়ে, আমাৰ হাৰ্ট মানে বুকুৰ ভিতৰত সদায় কাম কৰে, ঈশ্বৰে সদায় আমাক সহায় কৰে, সদায় কাম কৰি আছে, আৰু এইটো বেয়া নহয়। যীশু ক'লে যে ময়ো কাম কৰোঁ, ঈশ্বৰৰ নিচিনা ময়ো কৰ্ম কৰি আছোঁ। কিন্তু এটা প্ৰব্লেম, এটা ডাঙৰ সমস্যা, তেওঁ এইমাত্ৰ কি ক'লে, পিতৃ, মোৰ পিতৃ, মই পিতৃৰ নিচিনা কাম কৰি আছোঁ। আৰু এনেদৰে খটা যিহুদীবিলাকে সহিব নোৱাৰিলে, যেন ঈশ্বৰ মানুহৰ পিতৃৰ নিচিনা হ'ব, সিহঁতে খুব অবিশ্বাস কৰিলে আৰু বেয়া পালে। কাৰণ সিহঁতে গম পালে আৰু কেতিয়াবাৰ আগতে যীশুৱে নিজৰ ওপৰত নিজৰ মানে বিষয়লৈ সাক্ষ্য দিলে যে তেওঁ কোন, ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰৰ পুত্ৰ। মাজে মাজে মানুহে কয়, আমেৰিকাত কয়, ভাৰতত কয় যে যীশুৱে নিজে কেতিয়াও কোৱা নাই মই ঈশ্বৰৰ পুত্ৰ। কিন্তু এই অধ্যায় পঢ়োঁতে আমি চাম যীশুখ্ৰীষ্টই কি কয়। এইটো স্পষ্ট যে বহুবাৰ যীশুখ্ৰীষ্ট শিকাই দিলে তেওঁৰ নিজৰ পৰিচয় লয়। চ' এইদিন সিহঁতক ক'লে যে মোৰ পিতৃ কাম কৰি আছে, ময়ো কৰোঁ। সিহঁতে খুব খং কৰিছে আৰু যীশুখ্ৰীষ্টক শেষত লিখা আছে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে, যেন যীশু মৰিব, যেন সিহঁতে যীশুক সত্য কৰিব, খুব খং কৰিছে। কিন্তু সেই সময়ৰ পিছত আমি যি পঢ়োঁ 19 পদৰ পৰা, এইটো যীশুখ্ৰীষ্টৰ ভাল শিক্ষা, খুব গভীৰ। আচলতে যেতিয়া মই পঢ়িছিলোঁ এইবাৰ এই সপ্তাহ, মই গম পালোঁ যে প্ৰায় প্ৰত্যেক পদত, প্ৰত্যেক বাক্যত এটা বেলেগ মানে প্ৰচাৰ হ'ব পাৰে। বহুত সপ্তাহৰ কাৰণে, বহুত মাহৰ বাবে এক এককৈ আমি বহুত ঘণ্টা দিব পাৰোঁ এই বিষয়লৈ। তো আজি ৰাতি আমাৰ ইমান সময় নাই সব ক'বলৈ, কিন্তু এক এককৈ এই পদৰ পৰা আমি পঢ়োঁ 30 পদলৈকে মূল বিষয় যি মই চাওঁ ইয়াতে, যীশুখ্ৰীষ্টৰ পদ, তেওঁৰ পৰিচয় বিচাৰ কৰিবলৈ আৰু বিচাৰ দিন। তো এইটো আমাৰ শেষৰ জাগা, এইটো মোৰ মানে সীমানা, আজি এইফালে গৈ আছোঁ, বিচাৰ দিন লয়। তো আকৌ পঢ়োঁ 19 পদ, এই হেতুকে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ বা অতি সঁচাকৈ কওঁ, পুত্ৰই পিতৃক যি যি কৰ্ম কৰা দেখে তাত বাজে তেওঁ নিজে একো কৰ্ম কৰিব নোৱাৰে, কিয়নো হে জনাই যি হকে কৰে পুত্ৰও একেদৰে তাকেহে কৰে। আমেন। এইটো কি বুজাইছে? এই পদ বুজাইছে, প্ৰত্যেক পদৰ কাৰণে মই এটা কথা ক'ম, নিশ্চয় গভীৰ এটা অৰ্থ আছে, কিন্তু এটা এটা ফল, এটা শিক্ষা যি আমি চাওঁ আৰু পাম এই পদত 19 নম্বৰত হ'ল যে যীশুখ্ৰীষ্ট তেওঁৰ পিতৃৰ নিচিনা একেবাৰে হুবহু কৰে কাম কৰে। পিতৃ যি ইচ্ছা কৰে আৰু যীশু যে ইচ্ছা কৰে একে হয়। মানে যীশু আৰু স্বৰ্গতক ঈশ্বৰৰ চিন্তা এক হয়, পাৰ্থক্য নাই, কোনো বেলেগ চিন্তা নাই, বেলেগ উদ্দেশ্য নাই। যি পিতৃয়ে কৰে ময়ো কৰিব লাগিব, যি মই চাওঁ, যীশু ক'লে, যি মই চাওঁ, যি মই শুনো তাক আমি কৰিব লাগিব। মোৰ নিজৰ ইচ্ছা নাই। পুত্ৰও একেদৰে তাকে কৰে। মই কম কি, এইটো নিশ্চয় বুজাইছে যে যীশুখ্ৰীষ্ট কেতিয়াও ভুল কৰা নাই, কেতিয়াও পাপ কৰা নাই, একেবাৰে নিষ্পাপ। তেওঁৰ গোটেই জীৱনৰ বাবে, 33 বছৰৰ বাবে এই জগতত, যেতিয়া মানুহ হৈ গ'ল, যেতিয়া জন্মগ্ৰহণ কৰিছিলে, কেতিয়াও পাপ কাম কৰা নাই, সদায় বাধ্য হ'ল, সদায় ঈশ্বৰৰ ইচ্ছা পালন কৰিছিলে। কাৰণ যীশুৰ প্ৰাণ, ঈশ্বৰৰ প্ৰাণ এক হয়, মানে একেলগে থাকে। সেইকাৰণে একো পাৰ্থক্য নাই। আচৰিত কথা, বিশ্বাস কৰিবলৈ বহুত টান যিহুদীবিলাকৰ কাৰণে, কিন্তু এইটো সঁচ হয়। আৰু এতিয়াৰ পৰা যীশুখ্ৰীষ্ট চিধে চিধিকৈ তেওঁৰ নিজৰ বিষয়লৈ বুজাই দিম, মই কেতিয়াও ভুল কৰা নাই, মই সদায় পিতৃ ঈশ্বৰৰ ইচ্ছা কৰোঁ। চ' একফালে এইটো নিশ্চয় সঁচা, কাৰণ মানে বিশ্ৰামবাৰৰ কাম যি অলপ আগতে ঘটিছিলে, ভুল নাছিল, পাপ নাছিল, যদি তেওঁ সদায় ঈশ্বৰৰ ইচ্ছা পালন কৰে। কিন্তু আৰু গভীৰকৈ মই কওঁ যে যীশুখ্ৰীষ্টৰ গোটেই জীৱন ঈশ্বৰৰ চকুত ধাৰ্মিক আছিল, ঈশ্বৰৰ চকুত গ্ৰহণীয়, ঈশ্বৰৰ লাজ নাছিলে। আনকি যীশুখ্ৰীষ্টৰ বেপ্টিজম সময়ত স্বৰ্গৰ পৰা ঈশ্বৰে কি ক'লে, যে এওঁ মোৰ প্ৰিয় পুত্ৰ যাৰ ওপৰত মই পৰম সন্তুষ্ট। যীশুখ্ৰীষ্টৰ ধাৰ্মিকতা। তাৰপিছত 20 পদ, কাৰণ পিতৃয়ে পুত্ৰক প্ৰীতি কৰে বা প্ৰেম কৰে, আৰু নিজে যি যি কৰে সেই সকলোকে তেওঁক দেখুৱায়, আৰু তোমালোকে যেন বিস্ময় মানা, আচৰিত হ'বা। এই নিমিত্তে ইয়াত কৈও মহৎ মহৎ কৰ্ম তেওঁক দেখুৱাব। কি যীশুৰ উদ্দেশ্য? ঈশ্বৰৰ গোপন পৰিকল্পনা পূৰ্ণ কৰি আছে। ইয়াতে লিখা আছে, আৰু মই ক'ম, ইয়াৰ পৰা নিশ্চয় আমি শিকিব পাৰোঁ যে ঈশ্বৰে তেওঁৰ পুত্ৰক প্ৰেম কৰে, তেওঁৰ একমাত্ৰ পুত্ৰ, যাতে মানে যাক তেওঁ পতাই দিলে এই জগতত, ঈশ্বৰে প্ৰেম কৰিছিলে, ঈশ্বৰে ভাল পালে যেতিয়া চায়। আৰু যীশু আৰু পিতৃ ঈশ্বৰ সিহঁতৰ কাম একেলগে যায়, সিহঁতে একেলগে কাম কৰি আছে, আৰু পিতৃ ঈশ্বৰ গোপন গোপন পৰিকল্পনা, গোপন গোপন কথা যীশুখ্ৰীষ্টক দেখুৱালে পৃথিৱীত, যাতে আমি বিশ্বাস কৰোঁ, যাতে যেতিয়া যীশুৰ কাম আমি চাওঁ, যেতিয়া যীশুৰ কাৰ্য আমি শুনো, আমি আচৰিত হওঁ আৰু বিশ্বাস কৰোঁ। আৰু ভৱিষ্যত, সেইদিনৰ পিছত আৰু বেছি মহান কাম ঘটিব, আৰু বেছি আচৰিত ঘটনা ঘটিব। 21 পদ, কিয়নো পিতৃয়ে যেনেকৈ মৃত্যবিলাকক তুলি জীয়াই, পুত্ৰও যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই। ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ? আমি পাওঁ যে যীশুৰ হাতত জীৱন আছে। ঠিক ঈশ্বৰৰ, পিতৃ ঈশ্বৰৰ নিচিনা যিকোনো মানুহক জীৱন দিব পাৰে, যি যাকে যাকে ইচ্ছা কৰে জীৱন দিয়ে, আৰু মানুহে জীয়াই থাকিব, মানুহে নমৰিব, বা মানুহে আনকি মৃত্যুৰ পৰা আকৌ উঠিব, আকৌ আহিব। যীশুখ্ৰীষ্টৰ হাতত জীৱন আছে। তাৰপিছত 22 পদ, সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে, পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে, এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুদবিচাৰ নকৰি তাই সুদবিচাৰৰ ভাৰ পুত্ৰক শুদাই দিলে। যীশুৰ হাতত জীৱন আছে, তেওঁ ঈশ্বৰৰ পুত্ৰ, তেওঁ আমাৰ উদ্ধাৰকৰ্তা, আমাক উদ্ধাৰ কৰিব পাৰে, আৰু তেওঁৰ আন হাতত কি আছে? বিচাৰ, সুদবিচাৰ। ইয়াতে লিখা আছিল পিতৃ ঈশ্বৰ একো বিচাৰ নকৰে, এই কাম সম্পূৰ্ণৰূপে যীশুখ্ৰীষ্টৰ হাতত দিলে। তো মই ক'ম, আৰু এই যিহুদীবিলাকক বুজিব লাগিব, আৰু আপুনিও বুজিব লাগিব, যীশুৰ হাতত জীৱন আৰু মৃত্যু, উদ্ধাৰ আৰু বিচাৰ আছে। সেইদিনা বিশ্ৰামবাৰৰ বিষয় লৈ মানুহে যীশুখ্ৰীষ্টক বিচাৰ কৰিছিলে যে আপুনি ভুল কৰিছিলে, বেয়া কাম এই মানুহক লগাই দিছে, এইটো নাপায়, মানুহে নোৱাৰে। যীশু ক'লে কি, আপোনালোকে মোক বিচাৰ কৰিছেনে? মোৰ হাতত জীৱন আছে আৰু মোৰ হাতত সব অধিকাৰ আছে সুবিচাৰ কৰিবলৈ। 23 পদ, যিজনে পুত্ৰক সমাদৰ নকৰে তেওঁক পতোৱা পিতৃকো সমাদৰ নকৰে। মানে কি, ঈশ্বৰৰ ইচ্ছা যেন সবে, সকলোৱে যীশুখ্ৰীষ্টক সন্মান কৰিব, বিশ্বাস কৰিব, প্ৰশংসা দিব, যাতে আমাৰ গোটেই জীৱন, যাতে আমাৰ গোটেই প্ৰেম অকল ঈশ্বৰৰ ওপৰত নহয়, যীশুৰ ওপৰত হ'ব। বহুত মানুহে ঈশ্বৰক বিশ্বাস কৰে যে নিশ্চয় সৃষ্টিকৰ্তা আছে, নিশ্চয় ভগৱান আছে, নিশ্চয় ঈশ্বৰ আছে। কিন্তু বাইবেলত লিখা আছে যেনেকৈ মানুহে ঠিক তেনেদৰে যীশুৰ ওপৰত, ঈশ্বৰৰ পুত্ৰৰ ওপৰত মানুহে সন্মান দিব, প্ৰশংসা কৰিব। সেইকাৰণে যীশুৰ হাতত জীৱন আৰু বিচাৰ দিয় হ'ল। মানে কি, যীশুখ্ৰীষ্ট আমাৰ আৰাধনা, আমাৰ সেৱা, আমাৰ অন্তৰৰ প্ৰেম পোৱাৰ যোগ্য। অলপ আগতে আমি গাইছিলোঁ যোগ্য যোগ্য যোগ্য, কিয় কৈছোঁ, কিয় গাইছোঁ যোগ্য, কাৰণ ঈশ্বৰ সকলো পোৱাৰ যোগ্য হয়। আমাৰ প্ৰেম, আমাৰ মন, আমাৰ শক্তি, যি আমাৰ আছে, যি সন্মান, প্ৰশংসা, ভাল চিন্তা আমি দিব পাৰোঁ, ঈশ্বৰেই যোগ্য হয় আৰু যীশু, প্ৰভু যীশু যোগ্য হয়। আচ্ছা, তাৰপিছত 24 পদ, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পতোৱাজনত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুবিচাৰ লৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। ইয়াতে কি বুজাইছে, এইটো বুজাইছে, আৰু অলপ পিছত আৰু সময় এই বাক্যৰ ওপৰত আমি মানে আৰু সময় দিওঁ, কিন্তু চুটি কৈ মই ক'ম, এইটো বুজাইছে কি, যে যীশুখ্ৰীষ্ট অনন্ত জীৱন দিয়ে কেতিয়া, যেতিয়া আমি বিশ্বাস কৰোঁ, সম্পূৰ্ণৰূপে তাৰ ওপৰত নিৰ্ভৰ কৰোঁ, সেই সময়ত তেতিয়া আমি অনন্ত জীৱন পাওঁ। মানে কি, তেওঁ প্ৰশংসা কৰাৰ যোগ্য হয়, প্ৰশংসা পোৱাৰ যোগ্য হয়, আৰু তেওঁ বিশ্বাস কৰাৰ যোগ্য হয়। 25 পদ, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যি সময়ত মৃত্যুবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনে তেওঁবিলাক জীৱ, এনে সময় আহিছে, এতিয়াও হৈছে। যীশু কি ক'লে, এটা সময় আহি আছে আৰু ইতিমধ্যেই আহি গ'ল, আছে, হৈ আছে এতিয়াও, যেতিয়া মানুহে মোৰ মাত শুনিব, যেতিয়া মানুহে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু জীৱিত হৈ যাব মৃত্যুৰ পৰা। এইটো কি বুজাইছে, এইটো সঁচা নেকি? মই জানো কেইটাবাৰ বাইবেলত কাহিনী আছে যেতিয়া এজন মৰা মানুহ, এজন লাশ কবৰস্থানত থৈ দিয়া হ'ল, বা এজন মানুহৰ মৃত্যু হ'ল আৰু যীশুখ্ৰীষ্ট আহি মানুহৰ ওপৰত বা সেই ল'ৰা ছোৱালীৰ ওপৰত হাত দি কিবা এটা কয়, জীৱিত হৈ যায়, আচৰিত। এইটো প্ৰমাণ যে যীশুখ্ৰীষ্টৰ কথা সঁচা। কিন্তু আচলতে মই ভাবোঁ তেওঁৰ মানে অৰ্থ এই বাক্যত আৰু গভীৰ হয়, কাৰণ বাইবেলত লিখা আছে সব মানুহে পাপত মৰা হৈছে, সব মানুহে আত্মিকভাৱে জীৱিত নহয়, মৰা হয়, আৰু যেতিয়া তেওঁৰ মাত আমি শুনো আমি জীৱিত হৈ যাওঁ, যেতিয়া শুভ বাৰ্তা আমি শুনো, যেতিয়া বাইবেল পঢ়োঁ, আমাৰ অন্তৰত প্ৰেম নাই, অনন্ত জীৱন নাই, ঈশ্বৰৰ ক্ষমা আমি পোৱা নাই, কিন্তু হঠাৎ আমি জীবিত হৈ যাম, নতুন মানুহ, নতুন সৃষ্টি হৈ যাম। এইটো কি বাইবলৰ ভিতৰত নতুন সৃষ্টি বুলি কয়, নতুন অন্তৰ বুলি কয়, নতুন জন্ম বুলি কয়? যীশুৱে দিব পাৰে এই নতুন জীৱন, নতুন জন্ম, যেতিয়া তেওঁৰ মাত আমি শুনো। তাৰপিছত 26 পদ, কিয়নো পিতৃৰ যেনেকৈ নিজত জীৱন আছে, পুত্ৰও তেনেকৈ নিজত জীৱন থাকিবলৈ দিলে। ঈশ্বৰে সব অধিকাৰ জীৱন দিবলৈ যীশুৰ হাতত দিলে। 27 পদ, আৰু মানুহৰ পুত্ৰ হোৱাৰ কাৰণে সুবিচাৰ কৰিবলৈকো তেওঁক ক্ষমতা দিলে। সব অধিকাৰ, আকৌ একে বিষয়, সব অধিকাৰ বিচাৰ কৰিবলৈ যীশুৰ হাতত দিয়া হ'ল। 28 পদ, তোমালোকে ইয়াত বিস্ময় নামানিবা, আচৰিত হ'ব নালাগে, মোক বিশ্বাস কৰিব লাগিব, এইটো সঁচ হয়। কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰবিলাক জীৱনৰ পুনৰুত্থান লয়, আৰু কুকৰ্ম কৰবিলাক সুবিচাৰৰ পুনৰুত্থান লয়, ওলাব, সেই কাল আহিছে। এইটো বেলেগ কাল। আগে আমি শুনিছোঁ, আগতে যীশু ক'লে এতিয়াও আছে, যেতিয়া মৰা মানুহেই তেওঁৰ মাত শুনে আৰু জীৱিত হৈ যায়। কিন্তু এইটো এইটো কি বুজাইছে? বিচাৰ দিন, ভৱিষ্যত, এতিয়া নহয় কিন্তু আহিছে, এদিন নিশ্চয় আহিব। আৰু এইটো আজি ৰাতি মোৰ মূল বিষয়, যীশুখ্ৰীষ্ট সেই দিনত আমাৰ বিচাৰকৰ্তা, আমাৰ বিচাৰকৰ্তা হ'ব সব মানুহক। আৰু সেইদিনা তেওঁ আমাক ন্যায়ভাৱে বিচাৰ কৰিব। শেষত তেওঁ ক'লে 30 পদত, মই নিজৰ পৰা একো কৰিব নোৱাৰোঁ, যেনেকৈ শুনিছোঁ তেনেকৈ সুবিচাৰ কৰিছোঁ, আৰু মোৰ বিচাৰ ন্যায়, কিয়নো মই নিজ ইচ্ছালৈ নিচিন্তি, মোক পটোৱাজনৰ ইচ্ছালৈহে চিন্তু। যীশুখ্ৰীষ্টৰ ভুল নহ'ব সেই দিন, বিচাৰ দিনত তেওঁৰ প্ৰত্যেক বাক্য, প্ৰত্যেক আশীৰ্বাদ, পুৰস্কাৰ বা শাস্তি বা খং ঠিক হ'ব, শুদ্ধ হ'ব। চ' বাকী সময়তে বিচাৰ দিনৰ ওপৰত আমি চিন্তা কৰিব লাগিব। ইয়াতে খুব স্পষ্টকৈ লিখা আছে যীশুখ্ৰীষ্ট কোন, ঈশ্বৰৰ পুত্ৰ। আচলতে ঈশ্বৰৰ পুত্ৰ হয় কাৰণ যেতিয়া সি মাত লগায় মানুহে মৃত্যুৰ পৰা আহে, কেনেকৈ সম্ভৱ? তেওঁ সদায় পিতৃৰ ইচ্ছা কৰে, কেতিয়াও পাপ নকৰে, কেনেকৈ সম্ভৱ? তেওঁ আনকি জীৱন দিব পাৰে, অনন্ত জীৱন, আৰু ঈশ্বৰৰ ক্ষমা দিব পাৰে, কেনেকৈ সম্ভৱ? অকল এটা কাৰণ আছে, কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ, আমাৰ উদ্ধাৰকৰ্তা। আৰু এটা দিন আহিব যেতিয়া আন এটা পদ, আন এটা কাম যীশুৱে কৰিব, বিচাৰ দিন, আমাৰ বিচাৰক হ'ব। তো মোৰ মূল উপদেশ এতিয়াৰ পৰা মই কওঁ, মোৰ মূল উপদেশ এই, বিচাৰ দিনৰ কাৰণে প্ৰস্তুত হোৱা, সাজু হোৱা। বিচাৰ দিন আচল দিন হয়। বহুত মানুহে বেলেগ বেলেগ দিন ডাঙৰ বুলি ভাবে, মানে এই দেশত মানুহে পূজাৰ দিন, দিৱালী, দুৰ্গা পূজা, কালী পূজা, বেলেগ বেলেগ দিন, মুছলমানৰ কাৰণে কোরবানি ঈদ বা বেলেগ এটা উৎসব, বেলেগ এটা পর্ব মানুহে ডাঙৰ বুলি ভাবে। কিন্তু এটা দিন আগতে কেতিয়াও ঘটা নাই, এবাৰ হ'ব, এই পৃথিৱীৰ শেষ সময়ত বিচাৰ দিন। এই দিনৰ কাৰণে আমি সাজু হ'ব লাগিব। আমি যদি প্ৰস্তুত নহওঁ, আমাৰ জীৱন ব্যৰ্থ, যি যি বাকী গতিছে আমাৰ জীৱনত লাভ নাই। সেই দিনৰ কাৰণে এইটো কি, বাইবলত বহুবাৰ এই দিনৰ ওপৰত মানে বিষয় আছে, লিখা আছে। পুৰণি নিয়মত এইটো ঈশ্বৰৰ সিদ্ধান্ত লোৱা দিন, লিখা আছিল যে ডাঙৰ এটা উপত্যকা, সব মানুহে গোট খাব, সব কালৰ পৰা আনকি অতীতে ইমান বছৰ আগতে মানুহে যি আমি কেতিয়াও দেখা নাই, সিহঁতৰ মানে জীৱনৰ কাহিনী লিখা নাই, প্ৰত্যেক মানুহ ঈশ্বৰে চিনি পায়। আকৌ ঈশ্বৰে শক্তি দিব জীৱিত হ'বলৈ শৰীৰত। যীশুখ্ৰীষ্ট স্বৰ্গৰ পৰা নামি আহিব আৰু খুব জোৰকৈ চব মানুহক মাতিব, উঠা, বিচাৰ দিন আহিলে, এতিয়া সময় আহিছে। মানুহে পাপী হওক বা ধাৰ্মিক হওক, শৰীৰত আকৌ জীৱিত হৈ গ'ল। আমাৰ প্ৰাণ, মই কোৱা নাই যে আমাৰ প্ৰাণ মৰা, আমাৰ প্ৰাণ সদায় যি আছে স্বৰ্গত বা নৰক। যেতিয়া এজন মানুহ আজিকালি মৰি যায়, চিধে চিধি কৈ খুব সোনকালে মানে হঠাৎ এক মুহূৰ্তত স্বৰ্গলৈ যায় বা নৰকলৈ যায়। কিন্তু এটা দিন আহিছে যেতিয়া শেষ কাল আহিব, চব মানুহে আকৌ এই পৃথিৱীত উপস্থিত হৈ যাব শৰীৰত, আৰু চব মানুহে থিয় হ'ব লাগিব উত্তৰ দিবলৈ, জীৱনত মই কি কৰিছোঁ, ভাল কাম না বেয়া কাম, ধাৰ্মিক কাম না কুকৰ্ম, মন্দ কাম। আৰু দুটা বেলেগ জাগা আছে, স্বৰ্গ আৰু নৰক। স্বৰ্গ হ'ল অনন্ত জীৱন, ঈশ্বৰৰ লগত সদায়ৰ বাবে থাকিবলৈ, ঈশ্বৰৰ লগত এটা বন্ধুত্ব পাবলৈ। নৰক বিপৰীত কথা, নৰকত ঈশ্বৰৰ প্ৰেম নাই, অকল ঈশ্বৰৰ শাস্তি, ঈশ্বৰৰ খং। ঈশ্বৰে পাপ ঘিণ কৰে, খুব ঘিণ কৰে, আৰু তাতে আন্ধাৰ, তাতে মানুহৰ ক্ৰন্দন, মানুহৰ চকুলোৰ। সেইদিনৰ বাবে সাজু হ'ব লাগিব, কাৰণ এইদিন আচলতে যেতিয়া আমি মৰি যাওঁ, ঈশ্বৰে আমাৰ অৱস্থা জানে, যদি আমাৰ পাপ আছে নে নাই। কিন্তু বিচাৰ দিন এইটো প্ৰকাশিত হৈ যাব চব মানুহৰ আগত, এটা হাই কোৰ্টৰ নিচিনা আমাৰ মামলা মকৰ্দমা চলিব। সেই দিনত বিচাৰকৰ আগত আমি উত্তৰ দিব লাগিব। আমি বাহানা ক'ব নোৱাৰোঁ, আমি মিছা কথা ক'ব নোৱাৰোঁ, আমি লুকাই থাকিব নোৱাৰোঁ, বিচাৰ দিন। কিন্তু ঠিক এই সময়ত আমি খুব সাৱধান হ'ব লাগে যাতে আমি ভুল নকৰোঁ। 28 আৰু 29 পদত কিছুমান টান কথা আছে। আপুনি যদি খ্ৰীষ্টান হয়, অলপ টান হ'ব শুনিবলৈ, বুজিবলৈ। তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত টকা সকলোৱে তেওঁৰ মাত শুনি সৎ কৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থান লয়, আৰু কুকৰ্ম কৰাবিলাক সুৰবিচাৰ পুনৰুত্থান লৈ ওলাব। সেই কাল আহিছে। ইয়াতে কি টান বিষয় আছে? আমি যদি খ্ৰীষ্টান, তুমি যদি শুভবাৰ্তা বুজি পোৱা, এইটো অলপ অদ্ভুত। যি মানুহে ভাল কাম কৰে স্বৰ্গলৈ যায়, অনন্ত জীৱন পায়। যি মানুহে বেয়া কাম কৰে শাস্তি পাব নৰকত, সদায়ৰ বাবে জুই থাকিব। এইটো অলপ টান, কিয়? কাৰণ খ্ৰীষ্টান মানুহৰ শুভবাৰ্তা এনেদৰে নুশুনাত বেলেগ হয়। মানে কি, বহুত অবিশ্বাসী, বহুত মানুহ যি আচল খ্ৰীষ্টান নহয়, এনেদৰে ভাবে যে স্বৰ্গলৈ যাবলৈ আমি কি কৰিব লাগিব, ভাল কৰ্ম কৰিব লাগিব। আমি যদি বেয়া নহওঁ, আমি যদি কেতিয়াও মানে আমি যদি হত্যাকাৰী নহওঁ বা মদপি নহওঁ বা চুৰ নহওঁ, আমি স্বৰ্গলৈ যাম, ইমান ডাঙৰ কথা নাই, ইমান বিপদ নাই, মই বেয়া মানুহ নহয়, মই এজন ভাল মানুহ। কিন্তু খুব সাৱধান, গোটেই অধ্যায় পঢ়িব লাগিব যীশুখ্ৰীষ্টৰ কথা বুজিবলৈ। যীশু কোৱা নাই চব মানুহৰ মতৰ নিচিনা, কোৱা নাই যে এই পৃথিৱীত মানে দুবিধ মানুহ আছে, ভাল মানুহ আৰু বেয়া মানুহ। কিছুমান মানুহে ভাল হয়, খুব মানে ভাল ব্যৱহাৰ কৰে, আৰু কিছুমান মানুহে বেয়া হয়, খুব পাপী হয়, মানুহে ভাবে। কিন্তু এইটো ভুল। বাইবেলত বাৰে বাৰে লিখাছে চব মানুহে পাপী, চব মানুহে মন্দ, আমাৰ অন্তৰ মন্দ, আমাৰ কথা, আমাৰ চিন্তা বেয়া, লেতেৰা। তেনেহ'লে মানে কি, এটা চাবি, এটা মানে খুব ভাল এটা খটা আছে, ওপৰত লিখা আছে 24 পদত। আকৌ চাওঁ, মই তোমালোকক অতিস্বৰূপ কৈ কওঁ, যিজনে মোৰ কথা শুনি মোক ফটোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। অনন্ত জীৱন কেনেকৈ পাওঁ? ভাল হ'ব লাগিব
নহয়,
খুব মানে চেষ্টা কৰিব লাগিব ভাল কাম, ঈশ্বৰৰ ধৰ্ম কৰ্ম কৰিবলৈ
নহয়।
বাইবলত সদায় লিখা আছে অনন্ত জীৱন পাবলৈ আমি কি কৰিব লাগিব? আমি সকলো পাপী, কিন্তু পাপী হ'লেও যীশুৰ ওপৰত আমি বিশ্বাস কৰোঁ। যেতিয়া বিশ্বাস কৰোঁ, সেই দিনত, সেই ছেকেণ্ডত আমি ক্ষমা পাওঁ, অনন্ত জীৱন পাওঁ। যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঠিক হয়, কিন্তু 24 পদত পঢ়িব লাগিব প্ৰথমে, তাৰপিছত বিচাৰ দিনৰ বিষয় সহজ হৈ যাব। যীশুৱে নিজে শিক্ষা দিলে যে মানুহে পাপী হয়, সব মানুহ। আৰু ইয়াতে লিখা আছে যেতিয়া আমি বিশ্বাস কৰোঁ আমাৰ অনন্ত জীৱন আছে। তেওঁ কোৱা নাই যে খ্ৰীষ্টান হ'বলৈ বা খ্ৰীষ্টান হ'লে যদি আমাৰ ইচ্ছা আছে স্বৰ্গলৈ যাবলৈ আমাৰ কৰ্ম অনুসাৰে হ'ব, এনে নহয়। দয়াৰে, বিনিমূলেৰে আমি পাম স্বৰ্গ, ক্ষমা, অনন্ত জীৱন। যীশুখ্ৰীষ্টই সব খৰচ কৰিছিলে আমাৰ কাৰণে ক্ৰুছৰ ওপৰত। আমি যেতিয়া বিশ্বাস কৰোঁ, তেওঁৰ গুণ, তেওঁৰ ধাৰ্মিকতা আমাৰ ওপৰত আহে আৰু আমাৰ পাপ গচি যায়। আকৌ মই দেখাই দিওঁ যীশুখ্ৰীষ্টৰ শিক্ষা পাপ লয়। যীশু ক'লে যে সব মানুহে পাপী, ক'ত? এটা পদ মাৰ্ক 10:18, মাৰ্ক 10:18। এজন ধনী ল'ৰা, ডেকা ল'ৰা তেওঁৰ ওচৰলৈ আহে আৰু কৈছে 17:18, পাছে তেওঁ বাট লৈ ওলাই যাওঁতে কোনো এজন তেওঁৰ ওচৰলৈ লৰি আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ মই কি কৰিম? যীশুৱে তেওঁক ক'লে, মোক সৎ কিয় বলিছা? এজনা ঈশ্বৰত বাজে সৎ কোনো নাই। বুজিব লাগিব যীশু কোন। যীশু ঈশ্বৰৰ পুত্ৰ, পুত্ৰ আৰু পিতৃ এক হয়। আমি এইমাত্ৰ পঢ়িছিলোঁ জোহন 5:10, কিন্তু সেই মানুহজনক শিকাই দিছে, সৎ বুলি ভাবিছা যে সৎ মানুহ আছে, সৎ গুৰু আছে? নহ'ব। সব মানুহ গুৰু হওক বা চাকৰ হওক, সব মানুহ পাপী। ঈশ্বৰৰ বাজে, ঈশ্বৰৰ বাহিৰত সৎ এজনা নাই। ৰোমিয়া 3:3 লিখা আছে ধাৰ্মিক মানুহ নাই, এজনো নাই। বাইবেলত বহুবাৰ লিখা আছে অকল ঈশ্বৰ ধাৰ্মিক হয়, সব মানুহে ছয়তানৰ লগত লৈ গ'ল, মানে গচি গ'ল, ছয়তানৰ বেয়া কাম কৰে, ছয়তানৰ কথা বিশ্বাস কৰে, স্বাৰ্থপৰ হয়, কঙাল হয়, লোভীয় হয়, মিছলীয়া হয়, সব মানুহে পাপ কৰে। আন এটা জেগা মতি সাত এঘাৰ, এই হেতুকে তোমালোকে দুৰ্জন হৈও নিজৰ সন্তানক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁক খোজবিলাকক ভাল বস্তু নিদিবনে? তেওঁৰ প্ৰচাৰৰ ভিতৰত এই কথা দেখা গৈছে, দুৰ্জন হৈও মানুহে নিজৰ সন্তানক ভাল বস্তু দিয়ে উপহাৰ হিচাপে। মানে কি? মানুহে ভাবে অ মোৰ পৰিয়ালক মই সহায় কৰি আছোঁ, মই ভাল ভাল উপহাৰ মই কিনি আছোঁ, কিনি আনিছোঁ দিবলৈ, সিহঁতে সুখী হ'ব, ভাল পাব, মই ভাল কৰ্ম কৰিছোঁ। এনে নহয়, দুৰ্জন হৈও আমি এই কাম কৰোঁ। চব মানুহে দুৰ্জন, চব মানুহে ধাৰ্মিক নহয়, লেতেৰা অৱস্থাত। আৰু শেষত যোহন 7:7, যোহন 7:7, জগতে তোমালোকক ঘৃণাব নোৱাৰে, মোকহে ঘীন কৰে, কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছোঁ। যীশুৱে কি ক'লে? এই জগত, এই জগতৰ মানুহ তোমালোকে বেয়া নাপাব, কিন্তু মোক বেয়া পায়, মোক ঘীন কৰে। কিয়? কাৰণ মই সাহসেৰে কওঁ আৰু মই সদায় ঘোষণা কৰোঁ এই গোটেই জগত পাপপূৰ্ণ, চব মানুহ পাপী। সেইকাৰণে যেতিয়া মানুহে যীশু এটা ছবিৰ নিচিনা বুলি ভাবে, মানে যীশুখ্ৰীষ্ট মাজে মাজে ছবিত দেখা যায়, মানুহে খুব নম্ৰ, খুব মানে শান্তি লগা, খুব ভাল মানে অনুভৱ পায় এই ছবি চাবলৈ, কিন্তু বাইবলৰ যীশুৰ কথা যেতিয়া শুনে মানুহে বেয়া পাব, মই পাপী নহওঁ। যীশু ক'লে, হয় এইটো সঁচা, চব মানুহে পাপী, চব মানুহে ঈশ্বৰৰ শাস্তি পাবলৈ যোগ্য হয় আৰু মন্দ হয়। চ' মই তেনেহ'লে মই সুধিলোঁ, তোমাৰ অৱস্থা কি? আপোনাৰ জীৱন কেনেদৰে, ভাল নে বেয়া? আপুনি যদি ভাল কয়, আপোনাৰ ভুল হৈছে, আপোনাৰ নিজৰ পাপ আপুনি গম নাপায়। বহুত মানুহে নিজৰ পাপ চাব নোৱাৰে, বহুত মানুহে ভাবে মই যদি মৰি যাওঁ স্বৰ্গলৈ যাম, ঈশ্বৰে মোক গ্ৰহণ কৰিব, ঈশ্বৰ মোৰ বন্ধু হয়, মই ঈশ্বৰক ভাল পাওঁ, প্ৰেম কৰোঁ। মিছা, চব মানুহে পাপ কৰিছে, চব মানুহৰ ভিতৰত কি চিন্তা আছে, মই ৰজা হৈ আছোঁ, মই ৰজা হৈছোঁ, ঈশ্বৰ নহয়। চব মানুহে বাইবলৰ কথা মতে ঈশ্বৰৰ বিৰুদ্ধে, ঈশ্বৰৰ শত্ৰু। জন্মৰ পৰা আমাৰ অন্তৰ ভাল নহয়, কলা হয়। বুজিব লাগিব আপোনাৰ অৱস্থা কি। আমেৰিকাত মোৰ এজন আংকেল আছে, এজন খুৰা আছে, সি খ্ৰীষ্টান নহয়। তেওঁ এটা মানে খুব অদ্ভুত বেলেগ এটা মণ্ডলীলৈ যায়, আচলতে ঠিক চাৰ্চ নহয়, সিহঁতে এই সমাজ মানে নিজক চাৰ্চ বুলি নাভাবে, এইটো মেচনচ বুলি কয়। মেচনচ দলত মানুহে কি শিকা দিয়ে, যেতিয়া মই শুনিছোঁ আচৰিত হ'ল, কিন্তু এইটো একেবাৰে এই জগতৰ মতৰ নিচিনা। সিহঁতে এনেদৰে কয়, মেচনচ ভাল মানুহক আৰু ভাল কৰায়, বা মেচনচ ভাল মানুহক উত্তম কৰায়। মানে কি, আমি সকলো ভাল হৈ আছোঁ আৰু আমি আৰু ভাল হৈ যাম, এইটো সিহঁতৰ ধৰ্মৰ নিচিনা, এইটো সিহঁতৰ মানে প্ৰিয় কথাৰ নিচিনা, এইটো সম্পূৰ্ণ ভুল। বাইবেল যীশুৱে পাপী মানুহক উদ্ধাৰ কৰে, মেচনচ ভাল মানুহে আৰু ভাল হৈ যায়, আৰু সৎ হৈ যায়। আৰু আচলতে মই গম পাইছোঁ, শুনিছিলোঁ মোৰ অংকলৰ পৰা, যে যদি এজন মানুহ কেতিয়াও জীৱনত জেলত গৈছে, সি এই দলৰ ভিতৰত সোমাব নোৱাৰে, বা মানে যোগ কৰিব নোৱাৰে, এজন সদস্য কেতিয়াও নহ'ব। যদি জেলত সময় মানে দিছিলে, যদি এজন অপৰাধী আগত, সিহঁতে গ্ৰহণ নকৰিব, কাৰণ তেওঁ এজন বেলেগ, বেয়া মানুহ, আমি ভাল মানুহ, আমি মানে হাঁহিব পাৰোঁ। কিন্তু আচলতে চব মানুহে তেনেদৰে কৰে, চব মানুহে নিজকে তেনেদৰে ভাবে যে হয় এই জগতত হত্যাকাৰী আছে, বেচা আছে, বেয়া বেয়া মতা মাইকী আছে, কিন্তু মই ভাল হৈছোঁ, এইটো ভুল। বিচাৰ দিনত আপোনাৰ গোপন পাপ আপনার সব স্বার্থপরতা, আপনার সব মিছকতা, খং, লোভ সব ওলাই আহিব আর আপনার বিরুদ্ধে সাক্ষ্য দিব। এই কালত এটি অল্প সহজ বেলেগ মানুষক ফাঁকি দিবলৈ, মানে এটা ধুনিয়া চেহারা দেখাবলৈ, ধুনিয়া রূপ দেখাবলৈ সহজ, কিন্তু বিচার দিন নহব। গোপন কথা, গোপন পাপ, গোপন বেয়া ইচ্ছা, আনকি আমার চিন্তা যিশুয়ে বিচার করিব। বেলেগ জায়গাতে তেও কৈছে যে মানুহৰ অকল মানুহৰ কাম নহয়, মানুহৰ চিন্তা, মানুহৰ ইচ্ছা, মানুহৰ মতলব তেও বিচার করিব। মন্দ যদি হয় অন্তরত, ঈশ্বরে বেয়া পায়, তেনে হলে আমার কি উপায় আছে? যদি আমি সকলো লেতেরা, যদি আমি সকলো শয়তানের নিচিনা বেয়া হয়ে গেলো, আমি কি করো? সব মানুষে এই এই কথার নিচিনা নরক লই যাবনে? যদি এই হস হয়, কুকর্ম করবিলাকে শাস্তি পাবলৈ বা নরকলৈ যাবলৈ উঠিব বিচার দিনত আমার কি আশা আছে? এই সময়ত যিশুর শুভবার্তা একেবারে প্রয়োজন। যেতিয়া আমার নিজের পাপ আমি গম পাই, আমি গম পাও, কারণ অকল যিশুয়ে পারে, অকল যিশুয়ে অনন্ত জীবন দিব পারে। কেনেদরে, কেনেকৈ? বাইবলের ভিতরত এটা মানে উত্তম একটা পদ আছে, আমি সদায় মুখস্থ করো, এই সপ্তাহ আমার পরিয়াল মুখস্থ করে আছো। লিখা আছিল প্রথম যোহন 4:10, যে ইয়াতে প্রেম আছে, যে আমি ঈশ্বরক প্রেম করেছিল এনে নহয়, কিন্তু ঈশ্বরে আমাক প্রেম করেছিল আর তেওঁর নিজের পুত্রক আমার প্রায়শ্চিত্ত হবলৈ, আমার পাপর প্রায়শ্চিত্ত হবলৈ পতাই দিলে। ইয়াকে প্রেম আছে, ঈশ্বরের প্রেম। ঈশ্বরের উপায় কি? আমি নোৱাৰো, আমি ভাল হব নোৱাৰো, আমি স্বর্গলৈ যাব নোৱাৰো, আমি অর্জন করব নোৱাৰো, আমার উপায় নাই। নিজের কর্ম অনুসারে সব মানুষে নরকলৈ যায়, বিচার দিনত উপায় নাই। বিচার দিনত ইমান ভয়ানক, ইমান বিপদ, মানুষে দৌড়িব পলাবলৈ। বাইবলত লিখা আছে যে মানুষে পাহাড় পর্বতক মাতিব, মোর উপর পড়ে আহা, মোর উপর নামি আহা, যাতে মানুষে ঈশ্বরের পর লুকাব পারে, কিন্তু নয়। মানুষে ইমান ভয় খাব, কিন্তু উপায় নাই। যেতিয়া সিহতর পাপ ওলাই আহে, অকল একটা উপায় আছে, যীশুখ্রিস্টর প্রায়শ্চিত্ত, যীশুখ্রিস্টর বলিদান, যীশুখ্রিস্টর ক্রুজ, ইয়াতে প্রেম আছে। ঈশ্বর বেয়া নহয়। মাঝে মাঝে মানুষে ঈশ্বরক বেয়া পায়, কারণ ঈশ্বরে শাস্তি দিয়ে, ঈশ্বরে মানুষক নরক লৈ পতাই দিয়ে সদায়ের বাবে, বেয়া পায়। বেয়া পাব নালাগে, এটু সচা যে যীশুয়ে মানুষক নরক লৈ পতাই দিব শেষত, যদি অনন্ত জীবন পোৱা নাই, যদি ক্ষমা পোৱা নাই, কিন্তু যীশুর আন হাতত জীবন আছে আর জীবন দিবই যদি মানুষে খুঁজে, যদি মানুষে বিশ্বাস করে, বিনে মূলেরে প্রভু যীশুয়ে দিব পারে। যীশুর ভুল কাম হওয়া নাই, ভুল কাম কেতিয়াও করা নাই। বিচার দিন লৈ প্রস্তুত হওয়া, যীশুর উপর বিশ্বাস করিব লাগিব, নম্র হয় পাপ স্বীকার করে তের উপর বিশ্বাস করো, এইটো আমার শুভবার্তা। আর মূর শেষর কথা এই, যদি তেনেদরে হয়, তেনে হলে কিয় লিখা আছে সৎকর্ম, সৎকর্ম করাবিলাক? যদি আমি সকলো একে অবস্থা পাপী, যদি ধার্মিক মানুষ নাই এজনও নাই, তেনে হলে এই পদত কিয় লিখা আছে 29 সৎকর্ম করবিলাক জীবনের পুনরুত্থান লয় উলাব? কিয়? কারণ আন একটা কথা আছে, খ্রিস্টান হওয়ার পিছত কি হয়? যীশুর তেজ গ্রহণ করার পিছত, যীশুর বলিদান লওয়ার পিছত কি হয়? আমার পাপ ক্ষমা করা হল। বিচার দিন যদি আহে, আমি বিচাৰত সুবিচাৰত নপৰোঁ। আমাৰ কিতাপত, মানে য'ত আমাৰ নাম লিখা আছে ঈশ্বৰৰ কিতাপত, একো পাপ লিখা নাই, চব মুছ হ'ল, চব চাফ হৈ গ'ল যীশুখ্ৰীষ্টৰ বলিদানৰ কাৰণে। আমাৰ পাপ তেওঁৰ ওপৰত থৈ দিয়া হ'ল ক্ৰুচত, আৰু আমি বিনিমূলে মুক্তি পাম। কিন্তু তাৰ ওপৰত এটা কথা আছে, ক্ষমাপুৰ পিছত ঈশ্বৰৰ আত্মাই আমাৰ ভিতৰত বাস কৰে, পবিত্ৰ আত্মা। পবিত্ৰ আত্মা আপোনালোকে চিনি পাইছেনে? পবিত্ৰ আত্মা কি কৰে? ঈশ্বৰৰ নিজৰ আত্মা, পুত্ৰৰ নিজৰ আত্মা, খ্ৰীষ্টৰ আত্মা মাজে মাজে বোলে, আৰু যীশুৰ আত্মা মাজে মাজে লিখা আছে বাইবেলত। পিতৃ পুত্ৰ পবিত্ৰ আত্মা এক হয়। ঈশ্বৰে আমাৰ ভিতৰত বাস কৰিব, আৰু সেই দিনৰ পিছত আমি একেবাৰে নিখুঁত নহয়, আমি একেবাৰে নিষ্পাপ নহয়, কিন্তু নতুন প্ৰেম, নতুন শান্তি, নতুন আনন্দ আহে, আৰু আমি ভাল কৰ্ম কৰোঁ। আগতে যি ভাল কৰ্ম কৰিছিলোঁ খ্ৰীষ্টান হোৱাৰ আগত, একো লাভ নাই, চব মানে পাপৰ লগত মিক্স হৈ আছে, বেয়া চিন্তা, বেয়া ইচ্ছা, বেয়া মতলব আছে, ডাঙৰ হ'বলৈ, নিজৰ ধাৰ্মিকতা প্ৰকাশ কৰিবলৈ, দেখুৱাবলৈ মানুহৰ চকুৰ আগত। কিন্তু খ্ৰীষ্টান হোৱাৰ পিছত আমি কিয় কৰোঁ? আমি কৰোঁ যীশুখ্ৰীষ্টৰ নামত, আৰু আমি কৰোঁ প্ৰেমৰ কাৰণে। আমি কৃতজ্ঞ হৈ আছোঁ। আমি আচলতে আনকি ঈশ্বৰৰ আইন পালন কৰিব নালাগে, একেবাৰে মুক্ত হৈ গ'লোঁ, কিন্তু আপোনাই আমি কৰোঁ, কাৰণ এতিয়া এইটো আমাৰ অন্তৰত, ঈশ্বৰৰ আইন, ঈশ্বৰৰ ইচ্ছা আমাৰ অন্তৰত সোমায়, আৰু প্ৰেমেৰে আমি কৰোঁ, ইচ্ছাৰে। আগতে ঈশ্বৰৰ আইন, ঈশ্বৰৰ আদেশ সব আমাৰ বাহিৰত, আৰু আমাক মানে হেৰি কৰে, খুব মানে কষ্ট দিয়ে, অহ ঈশ্বৰৰ মোৰ কৰ্তব্য পালন কৰিব লাগিব, মোৰ দায়িত্ব পূৰ্ণ কৰিব লাগিব, আৰু এইটো যদি কৰোঁ লাভ নাই, ঈশ্বৰে গ্ৰহণ নকৰিব। কিন্তু খ্ৰীষ্টান হোৱাৰ পিছত এই দাবী গচি গ'ল, আৰু প্ৰেমেৰে আমি পূৰ্ণ কৰোঁ, আৰু এই কাম প্ৰত্যেক ভাল কৰ্ম যি খ্ৰীষ্টান মানুহে, ক্ষমা পোৱা মানুহে কৰে, ঈশ্বৰে লিখি আছে, ভৱিষ্যত পুৰস্কাৰ দিব। আনকি যীশুৱে এবাৰ ক'লে, এটা মানে এটা গিলাচ ঠাণ্ডা পানী যদি আমি দিওঁ, আন এজনক দিওঁ, স্বৰ্গত আমাৰ পুৰস্কাৰ আছে। আনকি সৰু কাম যদি প্ৰেমৰ পৰা আহে, ঈশ্বৰে চায়, আৰু এইটো এবিধ প্ৰমাণ যে এজন মানুহ সঁচা খ্ৰীষ্টান হয়। যদি সঁচা খ্ৰীষ্টান, পবিত্ৰ আত্মা আমাৰ ভিতৰত থাকে, আৰু আমাৰ ব্যৱহাৰ অভ্যাস নতুন হৈ যায়। যীশুৰ ক্ৰুজ আমাৰ গছৰ শিপা হয়, কিন্তু ফল পিছত কি ফল? এই নতুন প্ৰেম, এই নতুন সৎকৰ্ম আমি কৰোঁ, কিন্তু আমাৰ উদ্ধাৰ, আমাৰ অনন্ত জীৱন তাৰ পৰা নাহে, যীশুৰ ক্ৰুজৰ পৰা আহে। তো এতিয়া মই শেষ হৈছোঁ, মোৰ শেষৰ কথা এই, তোমাৰ অৱস্থা যদি বেয়া হয়, তোমাৰ যদি আপোনাৰ যদি ভয় আছে নৰকলৈ যাবলৈ, কি কৰিব লাগিব? বিচাৰ দিন যদি আজি হয়, কি হ'ব আপোনাৰ অৱস্থাত, কেনেকৈ মুক্তি পাব? যদি জানিব খুজিছে, এইটো খুব সহজ, খুব স্পষ্ট, বাইবেলত আকৌ 24 পদত পঢ়িব লাগিব। তাত যীশুৱে ক'লে যে যিজনে মোক বিশ্বাস কৰে আৰু মোক পতজনক, মানে পিতৃ ঈশ্বৰক বিশ্বাস কৰে, অনন্ত জীৱন পায় আৰু কেতিয়াও সুবিচাৰত নোসোমায়। যীশুৰ ওপৰত বিশ্বাস কৰিলে তেওঁ সেই মুহূৰ্তত আমাক গ্ৰহণ কৰিব। আমেন। প্ৰাৰ্থনা কৰোঁ।